চাৰি নং ছবি আদম আৰু হাৱা। ঈশ্বৰে প্ৰথম পুৰুষ আৰু প্ৰথম মহিলা সৃষ্টি কৰিলে। তেওঁলোকক তেওঁৰ সকলো সৃষ্টিৰ ওপৰত ক্ষমতা দিছিল। তেওঁলোক ঈশ্বৰৰ বন্ধু আছিল। তেওঁলোকৰ সৈতে তেওঁলোকে বাস কৰা বাৰীখনত ঈশ্বৰে কথা পাতিছিল। বাৰীৰ সকলো গছৰ ফল খাবলৈ তেওঁলোকক অনুমতি দিছিল। কেৱল ভাল বেয়াৰ জ্ঞান দিয়া গছৰ ফল খাবলৈ নিষেধ কৰিছিল। আপোনালোকে বাওঁপালৰ ছবিখনলৈ চাওক। তাত তেওঁলোকে ঈশ্বৰৰ আজ্ঞা উলংঘন কৰিছিল, নিষেধ কৰা গছৰ ফল খাইছিল। তেওঁলোকে পাপ কৰিলে আৰু ঈশ্বৰৰ সংগতি হেৰুৱালে। সোঁপালৰ ছবিখনত চাওক কেনেকৈ ঈশ্বৰে আদম আৰু হাৱাক দণ্ড দিলে। তেওঁলোকক এডেনবাৰীৰ পৰা খেদি দিলে। সেই সময়ৰে পৰা সকলো মানুহেই নিজৰ আহাৰৰ নিমিত্তে পৰিশ্ৰম কৰিব লগা হল। তেওঁলোকে বিষ, বেমাৰ আৰু মৃত্যুৰ অভিজ্ঞতা পালে।